এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱিদ দাস। ৰাজ্যৰ যুৱক যুৱতীসকলক সংগঠিতভাৱে বিদেশী ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে অসম মন্ত্ৰীসভাই চীফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট অৰ্থাৎ চিএম ফ্লাইট আঁচনিত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে 180গৰাকী প্ৰাৰ্থীক চলিত বৰ্ষত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰাৰ্থীসকলে ইয়াৰ ফলত বহিৰাষ্ট্ৰত নিযুক্তিৰ সুবিধা লাভ কৰাৰ লগতে স্থানীয় লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ মুকলি হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাৰ্থীসকলক জাপান আৰু অন্যান্য বিদেশী ভিছা আঁচনিৰ জৰিয়তে নিয়োগৰ সুযোগ প্ৰদান কৰা হ'ব। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা 2,750 কোটি টকাৰ প্ৰকল্পটো মন্ত্ৰীসভাই অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত প্ৰশিক্ষিত শিক্ষক, বিজ্ঞান প্ৰযুক্তি আৰু সঠিক শ্ৰেণীকোঠা ব্যৱস্থাপনাক প্ৰাধান্য দি 400খন নতুন বিদ্যালয় আৰু 1,733টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰেই কাৰ্যকৰী হ'বলগীয়া 10খন সমজিলাত আৰক্ষী ব্যৱস্থা অধিক দক্ষ কৰি তোলাৰ বাবে 10টা নতুন পদ সৃষ্টি কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ বাবে অসম আৰক্ষীৰ বৰ্তমানৰ অনুমোদিত পদসমূহ সমজিলাৰ আৰক্ষী অধীক্ষক হিচাপে উন্নীতকৰণ আৰু পুনৰ পদবীকৰণত মন্ত্ৰীসভাই অনুমোদন জনায়। অসম আৰক্ষীৰ নতুন থানা, বেৰেক আৰু চাইবাৰ থানাৰ নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী আঁচনিৰ অধীনত 150 কোটি টকা বিত্তীয় অনুমোদনত অসম মন্ত্ৰীসভাই মঞ্জুৰি দিছে। অসমত উদ্ভাৱন আৰু ষ্টাৰ্টআপ সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেশ্যন কোম্পানী গঠনতো মন্ত্ৰীসভাই অনুমোদন জনায়। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবদ 1,50,000 টকাকৈ ব্যয় কৰিব। মন্ত্ৰীসভাই কালি 6খন জিলাৰ ভূমি বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰৰ বাবেও অনুমোদন জনায়। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম কাজৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰী আঁচনিসমূহ স্বচ্ছতাৰে আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণ কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ ৰাইজৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক উত্তৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো চৰকাৰী আঁচনিৰ তৃণমূল পৰ্যায়ৰ পৰা কাৰ্যকৰী কৰিবলৈ আহান জনায়। জিলাখনত কম বৰষুণ হোৱা অঞ্চলসমূহৰ ওপৰত দৃষ্টি ৰাখি খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হলে অধিক উৎপাদনক্ষম প্ৰজাতিৰ ধানৰ বীজ যোগানৰ ব্যৱস্থা কৰিবলৈ তেওঁ কৃষি বিভাগক নিৰ্দেশ দিয়ে। সকলো কাম স্বচ্ছতাৰে সম্পাদন কৰি সমষ্টিটোৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত 800খন আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ, ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰ স্থাপন আৰু সোণাৰী নগৰাঞ্চলৰ পথ উন্নীতকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰো পৰ্যালোচনা কৰে। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত 147 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আন্তঃগাঁথনি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অধ্যাপকৰ আৱাস আৰু ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰিব। 504 বিঘা ভূমি সামৰি হ'বলগীয়া এই প্ৰকল্পত 357 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী আজি বিয়লি নাহৰকটীয়াত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু হস্তান্তৰ অনুষ্ঠানতো অংশ ল'ব। তেওঁ 20 কোটি টকা ব্যয় সাপেক্ষ সম জিলা আয়ুক্তৰ কাৰ্যালয়, 69 কোটি টকা ব্যয় সাপেক্ষ নামৰূপ নাহৰকটীয়া পথ উৰণহেতুৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে 7 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন আৰু 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া কোৰিগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। যোৰহাট আৱৰ্ত ভৱনত পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত তেওঁ জিলাখনৰ আটাইকেইগৰাকী বিধায়ক, যোৰহাট জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগীয় বিষয়াৰ সৈতে পৰ্যালোচনা কৰে। আদিবাসী জনগোষ্ঠীৰ সংগ্ৰামী নেতা, আদিবাসী জাতীয় নায়ক সদ্যপ্ৰয়াত প্ৰদীপ নাগৰ সোঁৱৰণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা সাংবাদিক মঞ্জিত বৰাক বঁটা প্ৰদান কৰিব। অহা 27 জুলাইত কছাৰীবাৰী আউনীআটী শাখা সত্ৰ প্ৰেক্ষাগৃহত হ'বলগীয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা পৰ্যায়ৰ সভাত এই বঁটা প্ৰদান কৰা হ'ব বুলি জিলা সমিতিৰ সভাপতি গৌতম চাংগা আৰু সম্পাদক ৰাজেশ লাৰ্কিনে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাক জানিবলৈ দিছে। আমাৰ ইটাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।